নমস্কাৰ, আকাশবাণী গুৱাহাট কেন্দ্ৰৰ সন্ধিয়া আঁচনি বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তি প্ৰতিশ্ৰুতিৰ অংশ হিচাপে দিছপুৰত কাইলৈ শিক্ষা বিভাগৰ নিযুক্তি সমাৰোহৰ আয়োজন। যোৰহাটৰ সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি। ফৰকাল বতৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্য বান পৰিস্থিতিৰ ক্ৰমাৎ উন্নতি। বান ক্ষতিগ্ৰস্ত অঞ্চলত NDRF SDRFকে ধৰি উদ্ধাৰ বাহিনীৰ অভিযান অব্যাহত। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি বাৰ্লিনত স্পেইন ইংলেণ্ডৰ মুখামুখি। কাইলৈ পুৱা মিয়ামিত কোপা আমেৰিকা ফাইনেলত আৰ্জেণ্টিনা কলম্বিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। আৰু আজি হাৰাৰেত অনুষ্ঠিত অন্তিমখন T20 খেলত জিম্বাবৱে জয়ৰ বাবে ভাৰতৰ 168 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। ৰাজ্য চৰকাৰৰ 1,00,000 নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ পূৰণৰ অংশ হিচাপে কাইলৈ দিছপুৰ লোক সেৱা ভৱনৰ সন্মিলন কক্ষত শিক্ষা বিভাগৰ অধীনত 41গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই 41গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত 22গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 7গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 14 মাৰ্চ পৰ্যন্ত ৰাজ্য চৰকাৰে 97,454গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত দলৰ উপনেতা, মুখ্য হুইপ আৰু অন্য দুগৰাকী হুইপ নিযুক্তিৰ সন্দৰ্ভত নিম্ন সদনৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ পুনৰ লোকসভাত কংগ্ৰেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে পুডিকুন্নি সুৰেশক মুখ্য হুইপ হিচাপে নিযুক্তি দিয়া হৈছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্ৰমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ 21খন জিলাৰ প্ৰায় 8,40,000কৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ বৰাককে ধৰি প্ৰধান প্ৰধান নদীসমূহৰ জলস্তৰ এতিয়া বিপদসীমাৰ ওপৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰিও এতিয়াও 61টা ৰাজ্য চৰকাৰৰ 1,705খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 29,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি ধেমাজি জিলাত বানৰ ফলত পুনৰ এজন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 91লৈ বৃদ্ধি হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 221টা আশ্ৰয় শিবিৰত 36,000কৈ অধিক লোকে আশ্ৰয় লৈ আছে। NDRF, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহেও বানত ক্ষতিগ্ৰস্ত সকললৈ সাহায্য আগবঢ়াইছে। যোৰহাটৰ বিভিন্ন আশাৰী স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে বানৰ শিবিৰসমূহত সাহায্য আগবঢ়াইছে। নিমাতী, সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ বান আৰু খহনীয়াই ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহৰ মাজত আজি এটা স্বেচ্ছাসেৱী অনুষ্ঠানে খাদ্য সামগ্ৰী বিতৰণ কৰে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটী কাৰ্যালয়ে সদৰি কৰা তথ্য অনুসৰি পৰৱৰ্তী কেইঘণ্টামানত ৰাজ্যখনৰ চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, চিৰাং, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, দৰং, ধুবুৰী, ডিমাহাচাও, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ আৰু কামৰূপ মহানগৰকে ধৰি ভালেকেইখন জিলাত মজলীয়া বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সাৱধান হৈ থাকিবলৈ সতৰ্কতা জাৰি কৰা হৈছে। ইফালে বানত হোৱা ক্ষয় ক্ষতিৰ সঠিক মূল্যায়ন হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰ্থিক অনুদান প্ৰেৰণ কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছে। নগৰখনৰ বৰ্ডিং খেলপথাৰত গছপুলি ৰোপণেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছত পতাকা উত্তোলন, মৈদাম তৰ্পণ, শ্বহীদ শ্ৰদ্ধাঞ্জলি আদি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সদৌ সমভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ উদ্বোধন কৰা তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় আছিল, বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আহোম স্বৰ্গদেউসকলৰ কূটনৈতিক পাৰদৰ্শিতাৰ প্ৰাসংগিকতা আছে। আজিৰ কাৰ্যসূচীত সন্ধিয়া বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসমত উপস্থিত হৈছে। শিৱসাগৰ জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে ডিব্ৰুগড় বিমান বন্দৰত আদৰণি জনায়। মিনাক্ষী প্ৰশান্ত ফুকন আৰু বিজেপিৰ কিছুসংখ্যক কাৰ্যকৰ্তাই মন্ত্ৰী দুগৰাকীক সংগ দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি আয়োজিত মিৰাকল মিলেট অভিযানৰ বৰপেটা জিলা অতিৰিক্ত জিলা আয়ুক্তই শুভাৰম্ভ কৰে। মিলেটৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি মিৰাকল মিলেটৰ ষ্টাৰ্টআপৰ কৰ্মকৰ্তাসকলে এই অভিযানৰ বিষয়ে অনুষ্ঠানত বিতংকৈ ব্যাখ্যা কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি তামোলপুৰৰ অতিৰিক্ত জিলা আয়ুক্তই পুষ্টিমান নামেৰে নামকৰণ কৰা অভিযানৰ শুভংকৰটো মুকলি কৰে। গৌৰৱোজ্জ্বল মহাৰাজ জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰাথমিক বিদ্যালয় শিক্ষকৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ 44 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন অহা 23 জুলাইৰ পৰা চাৰিদিনীয়াকৈ হাইলাকান্দিত অনুষ্ঠিত হ'ব। হাইলাকান্দি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী ব্যৱস্থাপনা চহৰখনৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনৰ শ্লোগান হৈছে শিক্ষাই জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ পথ আৰু শিশু শ্ৰমিক বন্ধ কৰক, শিশুক বিদ্যালয়লৈ পঠিয়াওক। উল্লেখযোগ্য যে 1949 চনৰ 23 নৱেম্বৰত অবিভক্ত কাছাৰ জিলাৰ শিলচৰ চহৰত ককা নীলমণি ফুকনৰ সভাপতিত্বত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী গঠন হৈছিল। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতি বৈঠকৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ কাৰ্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্কোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা 21 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্ৰদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। এই বৈঠকত অসমৰ বাবে তাৎপৰ্যপূৰ্ণভাৱে চৰাইদেউ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে। বাক্সা জিলাৰ বাৰাপেটা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ খাৰিজা বিজনী শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু সভ্য সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে 3,50,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়টো বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে উদ্বোধন কৰে। সভাত অংশগ্ৰহণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে নৱনিৰ্মিত কাৰ্যালয়টো উন্নীতকৰণৰ বাবে অতিৰিক্ত 2,00,000 টকাৰ অনুদানৰ ঘোষণা কৰে। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
ভিভণ্ডী পাৰম্পৰিক সাক্ষ্য ভাৰতীয় সাক্ষ্য অধিনিয়ম মতলব নয়া কানুন 1 জুলাই ছে লাগু আজাদ ভাৰত কে আপনে কানুন।
তাৰিখ পর তাৰিখ যুগ কা হো গয়া অন্ত ন্যায় প্রক্রিয়া কে লিয়ে সময় সীমা তয় ভারতীয় নাগরিক সুরক্ষা সংহিতা 1 জুলাই ছে লাগু আজাদ ভারত কে আপনে কানুন।
শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকক বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ গোচৰত আজি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক গুণেন্দ্ৰ হুছেইনক আটক কৰিছে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক ভৱধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা 26 লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পৰ্কে অৱগত হৈ শ্ৰীদত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰা হয়। এই গোচৰৰ তদন্তত বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক গুণেন্দ্ৰ হুছেইনে ইণ্টাৰনেট বেংকিঙৰ সহায়ত ধন জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহে। অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকজনৰ বেংক একাউণ্টৰ সৈতে ফোন নম্বৰ সংযোগ কৰি আৰু ইউজাৰ আই ডিৰ লগতে পাছৱৰ্ড সৃষ্টি কৰি বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধকগৰাকীয়ে জালিয়াতি কৰিছিল। অভিযুক্ত হুছেইনে একেদৰে আন বহু লোকৰ ধন আত্মসাত কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইংলেণ্ডৰ মাজত বাৰ্লিনত আজি নিশা 12:30 ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। খেলখনত স্পেইনে অভিলেখনক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ ফাইনেলত খেলিব। ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক আৰু ইংলেণ্ডে নেডাৰলেণ্ডছক 2-1 পৰাজিত কৰিছিল। আন এখন মহাদেশীয় ফুটবল প্ৰতিযোগিতা কোপা আমেৰিকাৰ ফাইনেল কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা 5:30 অনুষ্ঠিত হ'ব। নিয়মিত হ'বলগীয়া খেলখনত আৰ্জেণ্টিনা কলম্বিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমি ফাইনেলত কলম্বিয়াই উৰুগুৱেক আৰু আৰ্জেণ্টিনাই কানাডাক পৰাজিত কৰিছিল। উল্লেখযোগ্য যে আৰ্জেণ্টিনা তৃতীয়বাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব। আনহাতে কলম্বিয়া দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতা চূড়ান্ত বিজয়ী হোৱাৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। সাতবাৰৰ চেম্পিয়ন নভাক জকোভিচ আজি উইম্বলডন টেনিছ প্ৰতিযোগিতা পুৰুষৰ ছিংগলছৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন কাৰ্লোছ আলকাৰাজৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। ইপিনে মিক্সড ডাবলছৰ ফাইনেলত আজি পোলেণ্ডৰ জন জেলেনস্কি আৰু টাইৱানৰ শ্বুৱে সিহৰ যুটিটো মেক্সিকোৰ ছেণ্টিয়াগো গোঞ্জালেজ আৰু গুৰিয়ানা আংলোজৰ মুখামুখি হ'ব। ইফালে চেক গণৰাজ্য বাৰবোৰাৰ ক্লাই জিকোভাই কালি ইটালীৰ জেচমিন পাৱলিনি 6-2, 2-6, 6-4 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ খিতাপ দখল কৰে।
ৰাজ্যিক বান পৰিস্থিতি উন্নত কৰা বা ৰাজ্যসমূহত চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ, ৰাজ্য চৰকাৰৰ 35,000 নতুন চাকৰি নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰাৰ মুখ্যমন্ত্ৰীৰ ঘোষণা, আপন ঘৰ আঁচনি ঋণৰ পৰিমাণ 30 লাখলৈ বৃদ্ধিত অসম মন্ত্ৰীসভাৰ অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা সপ্তাহত ৰাজ্যত বান পৰিস্থিতি সামান্য উন্নত হয়। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত NDRF, SDRF আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীৰ অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ বান শিবিৰসমূহত পৰ্যাপ্ত পৰিমাণৰ ঔষধ তথা অন্যান্য সামগ্ৰী নিয়মীয়াকৈ যোগান ধৰি থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। ইয়াৰ উপৰি কেইবাগৰাকী মন্ত্ৰীয়ে বান ক্ষতিগ্ৰস্ত কেইবাখনো জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। অনবচৰৰ আৰম্ভণিতে স্বচ্ছতা বজাই ৰাখি চৰকাৰী চাকৰিত ৰাজ্যৰ দক্ষ যুৱক যুৱতীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা সপ্তাহত প্ৰকাশ কৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি, ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক, কনিষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা আলোচনা চূড়ান্ত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ৰাজ্য মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্ৰন্থাগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি চৰকাৰে পূৰ্বতে জাৰি কৰা নিৰ্দেশনা যোৱা সপ্তাহত প্ৰত্যাহাৰ কৰা হয়। বিষয়টো তদন্ত ঘোষণা কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণেশ পেগুৱে স্থানীয় ভাষাত বুৎপত্তি থকা ব্যক্তিয়েহে মহাবিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব পাৰে বুলি স্পষ্ট কৰে। 2016-17 চনত ৰাজ্য চৰকাৰে আৰম্ভ কৰা আপোন ঘৰ আঁচনিৰ অধীনত প্ৰদান কৰা ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি কৰা অসম মন্ত্ৰীসভাই যোৱা সপ্তাহত অনুমোদন জনায়। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণেশ পেগুৱে এই বিষয়ে প্ৰকাশ কৰে। লগতে বৈঠকৰ সিদ্ধান্ত অনুসৰি মহিলা কৰ্মচাৰীয়ে এবছৰতকৈ কম বয়সৰ সন্তান তুলি ল'লে 180 দিনৰ প্ৰতিপালনৰ ছুটি লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। যোৱা সপ্তাহত ৰাজ্যৰ যোগাযোগ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ যোজনাৰ অধীনত 378 কোটি 68 লাখ টকা আবণ্টন দিয়ে। এই ধনৰাশিৰে ৰাজ্যৰ 563.67 কিলোমিটাৰ দৈৰ্ঘ্যৰ 78টা পথ আৰু 14খন পকী দলং নিৰ্মাণ কৰা হ'ব। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে অলপতে অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফল যোৱা সপ্তাহত ঘোষণা কৰা হয়। ইয়াৰে 4খন আসনত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 2খন আৰু আম আদমী পাৰ্টীয়ে 1খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন।
নীতি আয়োগৰ বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিৰাশী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংসদীয় শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতি পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মনোমেগ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা প্ৰাথমিক আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে দিছপুৰত কাইলৈ শিক্ষা বিভাগৰ নিযুক্তি সমাৰোহৰ আয়োজন। যোৰহাটৰ সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ সংসদীয় দলৰ উপ দলপতি হিচাপে নিযুক্তি আৰু আজি হাৰাৰেত অনুষ্ঠিত অন্তিমখন T20 খেলত জিম্বাবৱে জয়ৰ বাবে ভাৰতৰ 168 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ সন্ধিয়াৰ আঁচনি বাতৰি ইমানেই। নমস্কাৰ।